এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনিৰ বাতৰিৰ সৈতে মই ডলি দেৱী। কাইলৈ ভোগালী বিহুৰ উৰুকা। ৰাজ্যজুৰি ভোগালীৰ সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লক্ষ্মীক আদৰি উৎসাহেৰে ভোগালী বিহু পালন কৰিবলৈ ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁক সাক্ষাৎ কৰি পৰম্পৰাগত উপহাৰ প্ৰদান কৰা প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভোগৰ উৎসৱ উপলক্ষে দৈ, মাছ, পিঠাপনা ইত্যাদি পৰম্পৰাগত খাদ্য সম্ভাৰ আৰ্থিকভাৱে দুৰ্বলসকলৰ মাজত ভগাই দিয়া হ'ব। শিৱসাগৰ জিলাত টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ৰংঘৰ বাকৰিত ৰংপুৰ মেলাৰ আয়োজন কৰা হৈছে। 2011 বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে আয়োজন কৰা এই মেলাত বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰ পৰিৱেশন কৰা হৈছে। 10 জানুৱাৰীৰ পৰা চলি থকা এই মেলাৰ মূল অনুষ্ঠান 15 জানুৱাৰী অৰ্থাৎ পহিলা মাঘত অনুষ্ঠিত হ'ব। ইফালে গোলাঘাট জিলাত বোকাখাট মহকুমা প্ৰশাসনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বিলসমূহত মাঘ বিহুৰ সময়ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত অবৈধভাৱে মাছ ধৰাসকলক দণ্ডবিহা হ'ব বুলি বোকাখাট মহকুমা প্ৰশাসনে ঘোষণা কৰিছে। উল্লেখযোগ্য যে মাঘ বিহুৰ সৈতে সম্পৰ্ক থকা পৰম্পৰাগত মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজৰ দৰে খেল ধেমালিসমূহ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে অনুষ্ঠিত নহয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। বিবদমান 9খন পঞ্চায়তক বাদ দি অতি শীঘ্ৰে ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। শ্ৰীভূমি, কাছাৰ, হাইলাকান্দি আৰু মৰিগাঁওক সামৰি এই বিষয়ত 9খন লেখ আবেদন দাখিল কৰা হৈছিল। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ আদালতে এই সম্পৰ্কত পৰহি স্থগিত ৰখা ৰায়দান আজি প্ৰদান কৰে। এই ৰায় অনুযায়ী 9খন লেখ আবেদনে সামৰি লোৱা অঞ্চলসমূহৰ বাদে আন পঞ্চায়তসমূহত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পাছত বহাগ বিহুৰ ওচৰে পাজৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে। কামৰূপৰ চাংচাৰিত গৃহ সমষ্টি জালুকবাৰীৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে অৱগত কৰে। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ন্যায়ালয়ে অনুমতি প্ৰদান কৰাৰ সমান্তৰালভাৱে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দৰং জিলাত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এখন সক্ৰিয় কাৰ্যকৰ্তা সভাত অংশগ্ৰহণ কৰে। বিজেপি নেতাগৰাকীয়ে সমাগত নিৰ্বাচনত দলটোৱে ঐক্যবদ্ধভাৱে যুঁজ দি জয় সুনিশ্চিত কৰিব বুলি মন্তব্য কৰে। বিৰোধী দল কংগ্ৰেছেও নিৰ্বাচনী তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কোনো প্ৰকাৰৰ দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নহ'ব বুলি মন্তব্য কৰে। ৰাজভৱনত কালি আয়োজন কৰা প্ৰাক ভোগালী উৎসৱত সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মত বিনিময় কৰে। তেওঁ ভোগালী বিহু উপলক্ষে ৰাজ্যবাসীলৈও শুভেচ্ছা জ্ঞাপন কৰে। কালি অনুষ্ঠিত সংবাদমেলত ৰাজ্যপালগৰাকীয়ে কয় যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বিচৰা ৰাজ্যৰ 512গৰাকী শিক্ষাৰ্থীৰ বাবে ৰাজভৱনৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ একাংশ সম্পাদক আৰু সাংবাদিকক আমন্ত্ৰণ কৰি অনুষ্ঠিত কৰা এই প্ৰাক ভোগালী উৎসৱত তেওঁ লগতে কয় যে প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া 512গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 500গৰাকীক অনলাইন ব্যৱস্থাৰে আৰু আন 12গৰাকীক অফলাইন ব্যৱস্থাৰে প্ৰশিক্ষণ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই শিক্ষাৰ্থীসকলে যাতে লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে তাৰ বাবে ৰাজভৱনৰ তৰফৰ পৰা বিভিন্ন সুবিধা দিয়া হ'ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। দিব্যাংগ ব্যক্তিসকলৰ লগতে কলা আৰু সাংস্কৃতিক কৰ্মী, সামাজিক কৰ্মী, সাহিত্যিক আদি বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিক উৎসাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি ৰাজ্যপাল আচাৰ্যই লগতে কয় যে এনে ব্যক্তিক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰাৰো ব্যৱস্থা লোৱা হৈছে। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিৎ বৰাই স্বদেশ আৰু স্বজাতিৰ সেৱাত নৱপ্ৰজন্ম উদ্বুদ্ধ হোৱা উচিত বুলি মন্তব্য কৰে। কালি যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ৰাজহুৱা অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনে সকলোকে আদৰি লোৱাৰ লগতে অসম সাহিত্য সভাৰ দুৱাৰ সকলোৰে বাবে মুকলি আছে। অসম সাহিত্য সভাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাট শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আৰু উত্তৰ পশ্চিম যোৰহাট ৰাইজৰ সহযোগত অনুষ্ঠিত ৰাজহুৱা অভিনন্দন অনুষ্ঠানত শ্ৰীবৰাক অঞ্চলটোৰ বহু ব্যক্তি আৰু প্ৰতিষ্ঠানে সম্বৰ্ধনা জনায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি নিশা 7:45 ইয়াৰ সাপ্তাহিক সংবাদ চলন্তিকা অনুষ্ঠানত ভোগালীৰ উৰুকাত অসমবাসীয়ে থলুৱা মাছৰ সোৱাদ ল'ব পাৰিবনে শীৰ্ষক এটা অনুষ্ঠান প্ৰচাৰ কৰিব। ইয়াত ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট মীনপালক আৰু আমাৰ সংবাদদাতাসকলে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপনা ৰাজীৱ লোচন বৰঠাকুৰৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45।